গীতমালা 105 অধ্যায়। জিহুৱাৰ ধন্যবাদ কৰা, তেওঁৰ নামত প্ৰাৰ্থনা কৰা, জাতিবোৰৰ মাজত তেওঁৰ কাৰ্যবোৰ জনোৱা, তেওঁ উদ্দেশ্যে গীত গোৱা, তেওঁ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা, তেওঁ আচৰিত কাৰ্যবোৰৰ বিষয়ে কোৱা, তোমালোকে তেওঁ পবিত্ৰ নামৰ গৌৰৱ কৰা। জিহুৱাক বিচৰাসকলৰ হৃদয়ে আনন্দ কৰক, তোমালোকে জিহুৱা আৰু তেওঁৰ শক্তি বিচাৰা, নিতৌ তেওঁ সাক্ষাৎ হ'বলৈ বিচাৰা, তেওঁ কৰা আচৰিত কাৰ্যবোৰ সোঁৱৰণ কৰা, তেওঁ অদ্ভুত কাৰ্য আৰু তেওঁ মুখে কৰা বিচাৰবোৰ সোঁৱৰণ কৰা। তোমালোক তেওঁৰ দাস অব্ৰাহামৰ বংশধৰ, তেওঁ মনোনীত জাকুবৰ সন্তান, তেওঁৱেই আমাৰ ঈশ্বৰ জিহুৱা, তেওঁ শাসন প্ৰণালী সমুদায় পৃথিৱীত বিদ্যমান, তেওঁ অনন্তকাললৈকে নিজ নিয়ম সোঁৱৰণ কৰে, আৰু সেই বাক্যৰ আদেশ তেওঁ হাজাৰ হাজাৰ পুৰুষলৈকে দিলে। সেই নিয়ম তেওঁ অব্ৰাহামৰে সৈতে স্থাপন কৰিছিল আৰু ইছহাকৰ আগত প্ৰতিজ্ঞা কৰিছিল, তেওঁ তাক জাকুবৰ কাৰণে এক বিধিৰূপে, ইজৰাইলৰ কাৰণে এটি অনন্তকলীয়া নিয়মৰূপে স্থিৰ কৰিলে। তেওঁ ক'লে, মই তোমাক কনান দেশখন দিম, সেয়াই হ'ব তোমাৰ আধিপত্য। সেইকালত তেওঁলোকৰ সংখ্যা অধিক নাছিল, তেওঁলোক অতি তাকৰ আছিল আৰু তাত তেওঁলোক প্ৰৱাসী আছিল। তেওঁলোকে যেতিয়া তাত এটা জাতিৰ পৰা আন জাতিৰ ওচৰলৈ, এক ৰাজ্যৰ পৰা আন লোকসমূহৰ মাজত ভ্ৰমি ফুৰিছিল, তেতিয়া তেওঁ কোনো মনুষ্যকে তেওঁলোকৰ ওপৰত উপদ্ৰৱ কৰিবলৈ নিদিলে, বৰং তেওঁলোকৰ কাৰণে তেওঁ ৰজাসকলক ধমকি দি কৈছিল, তোমালোকে মোৰ অভিষিক্ত ব্যক্তিসকলক স্পৰ্শ নকৰিবা, মোৰ ভাববাদীসকলৰো কোনো অপকাৰ নকৰিবা। তেওঁ সেই দেশলৈ দুৰ্ভিক্ষ মাতি আনিলে, তেওঁ সম্পূৰ্ণৰূপে শস্যৰ ভঁৰালবোৰ ধ্বংস কৰি পেলালে। তেতিয়া তেওঁলোকৰ আগেয়ে এজন মানুহ পঠালে, যিজনৰ নাম যোছেফ আছিল, তেওঁক দাসৰূপে বেচা হ'ল। লোকসকলে তেওঁ ভৰিত বেৰীৰ শিকলিৰে দুখ দিলে, লোহাৰ শিকলিৰে তেওঁৰ ডিঙি বন্ধা হ'ল। যেতিয়ালৈকে তেওঁ কোৱা বাক্য সিদ্ধ নহয়, তেতিয়ালৈকে জিহুৱাৰ বাক্যই তেওঁক পৰীক্ষা কৰি আছিল। ৰজাই লোক পঠাই তেওঁক মুকলি কৰি দিলে, লোকসকলৰ শাসনকৰ্তাই তেওঁক মুক্ত কৰিলে, তেওঁক নিজৰ ৰাজগৃহৰ প্ৰভু পাতিলে, সকলো সম্পত্তিৰ কৰ্তা কৰিলে, যাতে তেওঁৰ ৰাজকৰ্মচাৰীসকলক ইচ্ছা অনুসাৰে অধীনত ৰাখিব পাৰে আৰু তেওঁ বৃদ্ধসকলক জ্ঞানৰ পৰামৰ্শ দিব পাৰে। তাৰ পাছত ইজৰাইল মিছৰ দেশলৈ আহিল, জাকুবে হাম বংশীয়সকলৰ দেশত প্ৰৱাস কৰিলে। ঈশ্বৰে নিজ লোকসকলৰ বংশ অতিশয় বৃদ্ধি কৰিলে, শত্ৰুবোৰতকৈও তেওঁলোকক শক্তিশালী কৰিলে, তেওঁ মিছৰীয়সকলৰ অন্তৰক এনে পৰিৱৰ্তন আনি দিলে যে তেওঁলোকে তেওঁৰ লোকসকলক ঘৃণা কৰিলে, তেওঁ দাসবোৰৰ প্ৰতি দ্ৰুত ব্যৱহাৰ কৰিলে, তেওঁ নিজ দাস মুচিক আৰু তেওঁৰ মনোনীত হাৰুণক পঠালে, তেওঁলোকে তেওঁলোকৰ মাজত নানা চীন আৰু হাম দেশত অদ্ভুত লক্ষণবোৰ দেখুৱালে, তেওঁ অন্ধকাৰ পঠালে, তাতে সেই দেশ আন্ধাৰ হ'ল, তেওঁ বাক্যৰ বিৰুদ্ধে তেওঁলোকে বিৰুদ্ধাচৰণ নকৰিলে, তেওঁলোকৰ জলসমূহক তেওঁ তেজলৈ পৰিণত কৰিলে, তাতে তেওঁলোকৰ সকলো মাছ মৰিল, তেওঁলোকৰ দেশ বেঙেৰে ভৰি পৰিল, এনেকি তেওঁলোকৰ ৰজাসকলৰ ৰাজপ্ৰসাদো বেঙেৰে ভৰি পৰিল। তেওঁ কথাতেই তেওঁলোকৰ সকলো অঞ্চলত জাকে জাকে দাহ আৰু ওকণি আহিল, তেওঁলোকক বৰষুণৰ পৰিৱৰ্তে শিলাবৃষ্টি দিলে, গোটেই দেশ বিজুলী আৰু বজ্ৰপাতৰ অগ্নি বৰষালে, তেওঁলোকৰ দাক্ষালতা আৰু ডিমৰু গছবোৰত আঘাত কৰিলে আৰু দেখৰ গছবোৰ ভাঙি পেলালে। তেওঁৰ কথাতেই কাকতি ফৰিং আহিল, অসংখ্য সৰু ফৰিঙো আহিল। সেইবোৰে তেওঁলোকৰ দেশৰ সকলো শাক পাচলি আৰু ভূমিৰ সকলো শস্য খাই পেলালে। তাৰ পাছত তেওঁলোকৰ সকলো শক্তিৰ প্ৰথম ফল অৰ্থাৎ দেশৰ জ্যেষ্ঠ পুত্ৰ সংহাৰ কৰিলে। পাছত তেওঁ লোকসকলক ৰূপ আৰু সোণেৰে সৈতে উলিয়াই আনিলে। তেওঁৰ ফৈদসমূহৰ মাজত এজনো দুৰ্বল হোৱা নাছিল। তেওঁলোক গুচি যোৱাত মিচৰীয়সকলে আনন্দ কৰিলে, কিয়নো তেওঁলোকে ইজৰাইলীয়াসকলক ভীষণ ভয় কৰিছিল। তেওঁ চন্দ্ৰতাপৰ কাৰণে মেঘ বিস্তাৰ কৰিলে, ৰাতি পোহৰ দিবৰ কাৰণে অগ্নি দিলে। তেওঁলোকে আহাৰ বিচাৰিছিলে, তাতে তেওঁলোকক বতা চৰাই আনি দিলে আৰু স্বৰ্গীয় আহাৰেৰে তেওঁলোকক তৃপ্ত কৰিলে। তেওঁ শিল খুলি দিলে, তাতে জল ওলাই আহিল, সেয়ে নদীৰ দৰে মৰুভূমিৰ মাজেদি বৈ গ'ল। তেওঁৰ পবিত্ৰ প্ৰতিজ্ঞা সোঁৱৰণ কৰিলে, তেওঁ দাস আব্ৰাহামকো সোঁৱৰণ কৰিলে। এইদৰে তেওঁ নিজৰ লোকসমূহক আনন্দেৰে সৈতে তেওঁৰ মনোনীত লোকসকলক গীত মাতেৰে সৈতে উলিয়াই আনিলে। তেওঁলোকক অন্যান্য জাতিবোৰৰ দেশবোৰ দিলে, সেই সকলো জাতিৰ পৰিশ্ৰমৰ ফল তেওঁৰ লোকসকলে অধিকাৰ কৰিলে। যেন তেওঁলোকে তেওঁৰ বিধিবোৰ পালন কৰে আৰু তেওঁৰ ব্যৱস্থাবোৰ মানি চলে। তোমালোকে যিহুৱাৰ প্ৰশংসা কৰা।